এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি দুপৰীয়াৰ ভাগত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট আৰু তিনিচুকীয়া কৰ্কট কেন্দ্ৰকে ধৰি আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰাৰ লগতে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট বৰপেটা অভয়াপুৰী ছুপাৰ স্পেচিয়েলিটি হাস্পতাল আৰু গুৱাহাটী স্বাস্থ্য ভৱন আৰু অভয়াপুৰী জিলা চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীত উপস্থিত হৈ ৰাজ্যিক অতিথিশালাত নিশাটো কটায়। চৰকাৰী কাৰ্যসূচীৰ লগতে গৃহমন্ত্ৰীগৰাকী আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত যুৱ শক্তি সমাৰোহতো অংশগ্ৰহণ কৰিব। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে শনিবাৰে নিশা দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ দ্বাৰা স্বাক্ষৰিত পত্ৰখনৰ অনুসৰি কংগ্ৰেছে 23টা সমষ্টিত দলীয় প্ৰাৰ্থী দিয়াৰ লগতে 15টা সমষ্টি মিত্ৰ দললৈ এৰিছে। এই তালিকা অনুসৰি গোলকগঞ্জ সমষ্টিত কাৰ্তিক চন্দ্ৰ ৰয়, বীৰ সিং জাৰুৱা সমষ্টিত ৱাজেদ আলী চৌধুৰী, বিলাচীপাৰাত অমৃত বাদশাহ, মানকাছৰ সমষ্টিত মহিবুৰ ৰহমান, পূব গোৱালপাৰাত আবুল কালাম ৰচিদ আলম, দুধনৈত কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজনগ্ৰামত নুৰুল ইছলাম, মন্দিয়াত আব্দুল খালেক, চমৰীয়াত ৰেকিবুদ্দিন আহমেদ, ৰঙিয়াত প্ৰাণজিত চৌধুৰী, ডিমৰিয়াত কিশোৰ কুমাৰ বৰুৱা, নিউ গুৱাহাটীত শান্তনু বৰা, মঙলদৈত ত্ৰিজুমণি তালুকদাৰ, হোজাইত জিল্লী চৌধুৰী, ঢেকিয়াজুলিত বাটাছ ওৰাং, ৰঙাপাৰাত কাৰ্তিক চন্দ্ৰ কুৰ্মী, গহপুৰত শংকৰ কুটুম, ধেমাজিত শৈলেন সোণোৱাল, তিনিচুকীয়াত ডেভিড ফুকন, টিংখাঙত বিপুল গগৈ, দেৰগাঁৱত সাগৰিকা বৰা, ধলাইত ধ্ৰুৱজ্যোতি পুৰকাষ্ঠ, দক্ষিণ কৰিমগঞ্জ সমষ্টিত আমিনুৰ ৰচিদ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে কংগ্ৰেছৰ মিত্ৰদলক দিয়া সমষ্টিকেইটা হ'ল ভৱানীপুৰ, খৰভোগ, বজালী, পলাশবাৰী, মধ্য গুৱাহাটী, গৰেশ্বৰ, মৰিগাঁও, বৰহমপুৰ, বিন্যাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, খোৱাং, সৰুপথাৰ, ডিফু আৰু আমৰি। উল্লেখযোগ্য যে কংগ্ৰেছে ইয়াৰ পূৰ্বে 42টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নামেৰে প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। কংগ্ৰেছৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে ৰাইজৰ দলে মিত্ৰতাৰ পৰা বাহিৰ হৈছে। ৰাইজৰ দলে কালিৰ দিনটোতেই 2টা সমষ্টিৰ প্ৰাৰ্থীৰ নামেৰে তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি ৰাইজৰ দলৰ হৈ নাওবৈচা সমষ্টিত হৰিকান্ত দাস আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ধেমাজি সমষ্টিত বাবুল সোণোৱালক প্ৰাৰ্থিত্ব দিয়া হৈছে। ইপিনে কালিৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে 18 মাৰ্চত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত বহুকেইখন নতুন মুখ থাকিব। বৰাকৰ 10টা সমষ্টিত বিজেপিয়ে আৰু 3টা সমষ্টিত অগপয় প্ৰতিদ্বন্দ্বিতা কৰিব। অগপ বিজেপিৰ আসন বাটোৱাৰা সম্পৰ্কত কালি গুৱাহাটীত নিশা কটোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাৰ অন্তত আজি প্ৰকাশ কৰা হ'ব বুলিও একেখন সংবাদমেলতেই মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছত ৰাজ্যৰ ভিন্ন প্ৰান্তত চাহ শ্ৰমিকক ভূমিপত্ৰ প্ৰদান কৰা হয়। চৰকাৰৰ এই ব্যৱস্থাৰ অংশস্বৰূপে বিশ্বনাথ জিলাৰ লেবাৰ লাইনত ভূমি বন্দোবস্তিৰ ডিজিটেল ভূমিপত্তা বিতৰণ কৰা হয়। গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই শ্ৰমিকসকলক হাতত ডিজিটেল ভূমিপত্তা বিতৰণ কৰে। ভূমিপত্তা লাভ কৰি চাহ শ্ৰমিকসকল উৎফুল্লিত হৈ পৰে। এই ভূমিপত্তা বিতৰণ সন্দৰ্ভত উৎপল বৰাই এইদৰে কয়।
যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ পট্টা বিতৰণ কাৰ্যসূচী চেণ্ট্ৰেলি গুৱাহাটীত কৰি থৈ গৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি আমি গহপুৰ সমষ্টিৰ মই ভোলাগুৰি বাগিচাৰ 202গৰাকী বনুৱাক আজি পট্টা দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰে এতিয়া 107গৰাকীয়ে পাব। বাকীখিনি পট্টা অহাৰ লগে লগে অহাকালি বা পৰহিৰ ভিতৰত তেখেতলোকৰ দিয়াৰ ব্যৱস্থা কৰিব। পট্টা ইতিমধ্যে বনি আছে। 2টা জেনেৰেশ্যন 3টা জেনেৰেশ্যন তেওঁলোকে নিজৰ ভেটিত বহি আছিল কিন্তু যেতিয়া ৰিটায়াৰমেণ্ট হয় বাগিচাৰ কোম্পানীৰ পৰা তেওঁলোক ওলাই যাব লাগে। ল'ৰাটোৰ চাকৰি হ'লে থাকিবলৈ পাব, নহ'লে তেওঁলোকক এই জেগাটো খালী কৰি দিব লাগে। কিন্তু আজি এই পট্টা দিয়াৰ পিছত তেওঁলোকে সেই পট্টা চিৰদিনৰ কাৰণে পাইছে। এইটো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক বলিষ্ঠ নেতৃত্ব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এক আশীৰ্বাদ বুলি আমি ধৰিব লাগিব।
ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নাহৰণিৰ বিভিন্ন অঞ্চলৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত 116গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ প্ৰায় 5,75,000 টকাৰ চেক বিতৰণ কৰা হয়। স্থানীয় বিধায়ক তৰংগ গগৈয়ে চেকসমূহ বিতৰণ কৰি সকলোকে শীঘ্ৰেই আৰোগ্য লাভ কৰাৰ লগতে এই সহায়ৰ দ্বাৰা ৰোগীসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিধানসভা সমষ্টিত কালি নতুন ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা ইত্যাদি বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক প্ৰশান্ত ফুকন মুখ্য অতিথি হিচাপে উপস্থিত থাকি হিতাধিকাৰীসকলক ৰেচন কাৰ্ড বিতৰণ কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।